এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি শদিয়া বিধানসভা সমষ্টিৰ প্ৰায় 27,000 আত্মসহায়ক গোটৰ হিতাধিকাৰীক 10,000 টকাকৈ চেক প্ৰদান। উত্তৰ লখিমপুৰৰ খেলমাটিত 40,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা ডঃ ভূপেন হাজৰিকাৰ এটা 17 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীৰ উন্মোচন। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ ছৈয়দ সাদুল্লাৰ দেহাৱসান, কাইলৈ ডিব্ৰুগড়ত তেওঁৰ জানাজা। ৰাজ্যত 2008 চনৰ 30 অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি 17 বছৰ পূৰ্তিত নিহতসকলক সোঁৱৰণ। আৰু মহিলা ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ 3 শতাধিক ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মহিলা উদ্যোগীসকলৰ সবলীকৰণৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি শদিয়া বিধানসভা সমষ্টিৰ 27,573 গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে মহিলাসকলে যাতে সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। এই পদক্ষেপে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ ভূমিকা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
শদিয়া বিধানসভা সমষ্টিৰ প্ৰায় 28,000 গৰাকী মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলো। এই ধনৰ উপযুক্ত সদ্ব্যৱহাৰ হলে পৰৱৰ্তী কিস্তিত মহিলাসকলে 25,000 আৰু তাৰ পিছত 50,000 টকালৈকে পোৱাৰ সুবিধা থাকিব। এই পুঁজি ল'বৰ বাবে 5:00-6:00 বজাতে আহি উপস্থিত হৈছে। অমৰপুৰৰ দৰে পঞ্চায়তৰ পৰা যোৱাকালি ৰাতিয়েই তেওঁলোক আহিছে। ই প্ৰমাণ কৰে যে এই আঁচনিখনক মহিলাসকলে কি ধৰণে আদৰি লৈছে।
ডক্টৰ শৰ্মাই আজি শদিয়াৰ বৰপথাৰ গাঁৱত থকা সোণোৱাল কছাৰীসকলৰ পবিত্ৰ স্থান খ্ৰিং খ্ৰিং বাইথ মন্দিৰত পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি বিয়লি উত্তৰ লখিমপুৰৰ খেলমাটিত 40,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা ডঃ ভূপেন হাজৰিকাৰ এটা 17 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱ মন্দিৰৰ পৰা নৰ্থ লখিমপুৰ কলেজ চাৰিআলিলৈ 2,87,00,000 টকাৰে নিৰ্মাণ কৰা পথছোৱা উদ্বোধন কৰে। কাইলৈ তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীয়ে এই সভাতে 289 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205খন বিচনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ডঃ শৰ্মাই লগতে 30খন আসনযুক্ত লখিমপুৰ কেন্সাৰ হস্পিতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ডুমডুমা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ ছৈয়দ সাদুল্লাৰ আজি আগবেলা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহা ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা ছৈয়দ সাদুল্লাক উন্নত চিকিৎসাৰ বাবে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু আজি দিনৰ প্ৰায় 10:30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 1948 চনৰ 1 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্মগ্ৰহণ কৰা ছৈয়দ সাদুল্লা শৈশৱৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰত পাৰদৰ্শী হৈ উঠে আৰু পৰৱৰ্তী কালত গীটাৰ বাদক হিচাপে তেওঁ প্ৰসিদ্ধি লাভ কৰে। যোৱা শতিকাৰ 7ম দশকত ডিব্ৰুগড়ৰ কেইগৰাকীমান যুৱকে দ্য কুইভাৰ্ছ নামৰ উজনি অসমৰ প্ৰথমটো বেণ্ডৰ জন্ম দিয়ে। এই কুইভাৰ্ছৰ অন্যতম সদস্য আছিল ছৈয়দ সাদুল্লা। 1971 চনৰ পৰা 1975 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে অংশকালীন সংবাদদাতাৰূপে সেৱা আগবঢ়ায়। ইয়াৰ পাছত তেওঁ কেন্দ্ৰটোত ষ্টাফ আৰ্টিষ্টৰূপে যোগদান কৰে। কিছুকাল আকাশবাণী মুম্বাই কেন্দ্ৰটো সেৱা আগবঢ়োৱাৰ পাছত তেওঁ আকাশবাণী ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু 2008 চনত তেওঁ কেন্দ্ৰটোৰ পৰা অৱসৰ গ্ৰহণ কৰে। যোৱা শতিকাৰ 7ম আৰু 8ম দশকত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অতি জনপ্ৰিয় ভিন্নৰঙী অনুষ্ঠান বৰ্ণালীৰো প্ৰধান উপস্থাপক আছিল ছৈয়দ সাদুল্লা।
নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। পাহাৰ বা ভৈয়াম, চহৰ কিম্বা গাঁও, ৰেডিঅ'ৰ কাষত বহি এই মুহূৰ্তত আপুনি যতে আছে আমাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰক। আপোনাক ক্ষান্তেক মনোৰঞ্জন দিবলৈ প্ৰস্তুত কৰা বৰ্ণালীৰ এমুটি চুটি অনুষ্ঠানলৈ আমি আকৌ উপস্থিত হৈছোহি আৰু মাইক্ৰফোনৰ সন্মুখত মই ছৈয়দ সাদুল্লা। আপ আপোনাৰ প্ৰিয় বৰ্ণালী অনুষ্ঠানৰ সময় আজিলৈ শেষ হৈ আহিল। উপৰন্ত শুভকামনা ৰুল আপোনাৰ আগন্তুক দিনবোৰ মধুময় হওক, আনন্দৰ হওক। আপোনাক আকৌ লগ পাম ৰেডিঅ'ৰ কাষতে একে সময়তে। সৈয়দ সাদুল্লাক আজিলৈ অনুমতি দিয়ক, শুভৰাত্ৰি।
শিল্পীগৰাকী গীত ৰচনা, সংগীত ৰচনা আৰু সুৰকাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰে আৰু আকাশবাণীৰ বাবে প্ৰায় 180 গীত ৰচনা কৰে। নাট বিভাগৰ এ গ্ৰেড শিল্পী আৰু গ্ৰেড ওৱান সংগীত সংৰচক হিচাপে স্বীকৃত সৈয়দ সাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ হৈ 20খনৰো অধিক অনাতাঁৰ আলেখ্য প্ৰস্তুত কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথমখন আঞ্চলিক বাতৰিৰো পৰিৱেশক আছিল সৈয়দ সাদুল্লা। অৱসৰ গ্ৰহণৰ পাছত তেওঁ সন্মানীয় ডিস্কভাৰী আৰু নেশ্যনেল জিঅ'গ্ৰাফিক চেনেলৰ সৈতে জড়িত হৈছিল আৰু 100ৰো অধিক তথ্যচিত্ৰত ইংৰাজীত কণ্ঠদান কৰিছিল। আজি দুপৰীয়া তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ অনা হয় আৰু ইয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে। তেওঁৰ নশ্বৰদেহ ডিব্ৰুগড়লৈ নিয়া হৈছে আৰু কাইলৈ ডিব্ৰুগড়তে তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
ৰাজ্যত 2008 চনৰ 30 অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি 17 বছৰ সম্পূৰ্ণ হৈছে। এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত 80জনৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও 400জনৰো অধিক লোক আহত হৈছিল। এই ভয়াৱহ দিনটোৰ স্মৃতি সোঁৱৰি আজি গণেশগুৰিৰ উৰণ সেতুৰ তলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি আৰু বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধা জনাই অংকুৰণ ৱেলফেয়াৰ এছ'চিয়েচন নামৰ সংস্থাই গণেশগুৰিত ৰক্তদান শিবিৰৰ আয়োজন কৰে। গুৱাহাটীৰ উকিল সন্থাৰ উদ্যোগতো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা কেইবাগৰাকীও সতীৰ্থ অধিবক্তাক সোঁৱৰি এগৰাকী জ্যেষ্ঠ অধিবক্তাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।
2008 চনত ভয়াৱহ এই বিস্ফোৰণত আমাৰ যেনে সতীৰ্থ হেৰাইছিলোঁ, অকল সতীৰ্থকে নহয় অসমৰ বিভিন্ন স্থানত বম ব্লাষ্ট কৰা হৈছে। সেই নিজযুৱক মানি ব্যক্তিসকলক তেওঁলোক হত্যা কৰিলে। আমি তীব্ৰ প্ৰতিবাদ তেতিয়া কৰি আছোঁ, ঘৃণনীয় লৈ ঘোষণা কৰিছোঁ। আমি আজিৰ পৰা আমি আকৌ কৈছোঁ যে আমি সতৰ্ক কৰি দিছোঁ সেইসকল ব্যক্তিক, সেইসকল সংগঠনক যিসকলে অসমৰ বাহিৰৰ অসমৰ উন্নতি কেতিয়াও নিবিচাৰে, দেশৰ উন্নতি কেতিয়াও নিবিচাৰে, কেৱল নিৰীহক হত্যা কৰি ভাল পায়, সেইসকল আমি সতৰ্ক কৰি দিছোঁ যে উকিলধন্দা কেতিয়াও সহ্য হৈ থাকিব নোৱাৰে। আৰু সেই সময়তে আমি ঘোষণা কৰিছিলোঁ যে আমি এইসকলৰ কাৰণে কেছ আমি কৰা নাছিলোঁ, আমি কৰাও নাছিলোঁ, আমাৰ সন্থা কোনো এজন সদস্যই আমাৰ কেছ কৰা নাছিলোঁ, যে নিৰীহ তেজেৰে ফাকু খেলা ব্যক্তিসকলক কেতিয়াও যাতে ক্ষমা কৰা নহয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেওঁ বিস্ফোৰণত আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত অহা 8 নৱেম্বৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আধাৰশিলা স্থাপন কৰিবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান আজি জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ কৰ্মস্থলী ভোলাগুৰিত 740 বিঘা ভূমি সামৰি এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব। বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, 3D প্ৰিণ্টিঙকে ধৰি আধুনিক বিষয়সমূহ অন্তৰ্ভুক্ত হ'ব। মন্ত্ৰী হাজৰিকাই আজি নিৰ্মাণস্থলীত প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে চাহ জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, দিগন্ত ঘাটোৱালৰ উপৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত শুশ্ৰূষা সেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ আজি ধেমাজি জিলাৰ জোনাইৰ গান্ধী ময়দান খেলপথাৰত অনুষ্ঠিত হয়। এই শিবিৰত 18 বছৰৰ তলৰ 3000ৰো অধিক ল'ৰা ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে এই শিবিৰত অংশ লৈ ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ বিষয়ে ৰাইজক অৱগত কৰে। 50গৰাকী বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। গোলাঘাট জিলাতো আজি শুশ্ৰূষা সেতু আঁচনিৰ অধীনত 5ম বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। বোকাখাটত অনুষ্ঠিত এই শিবিৰত প্ৰায় 6000 লোকে অংশ লয়। মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰা শিবিৰত 4000ৰো অধিক ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ডিফুৰ চৰকাৰী বালক বিদ্যালয় খেলপথাৰতো আজি শুশ্ৰূষা সেতু আঁচনিৰ অধীনত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বাস্থ্য শাসিত পৰিষদৰ সদস্য সূৰ্য ৰংফাৰে জিলাখনৰ এই অন্তিমটো স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত প্ৰায় 2000 ল'ৰা ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ইপিনে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত জিলাখনৰ পঞ্চমটো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী তথা ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংহলে এই শিবিৰ মুকলি কৰে। শিবিৰটোত 2300ৰো অধিক ল'ৰা ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। তথ্য প্ৰযুক্তি, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিজ্ঞান প্ৰযুক্তি, লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ, গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্প আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গুৱাহাটী বিজ্ঞান নগৰীক লৈ বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰকল্পটো ডিচেম্বৰৰ শেষভাগলৈ উদ্বোধন কৰিব পৰাকৈ অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য খৰকটীয়াকৈ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
নলবাৰী আৰক্ষীয়ে আজি বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ 5 সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ বৰ্মন, সাধাৰণ সম্পাদক নৱজিৎ বৰ্মন আৰু সদস্য প্ৰাঞ্জল বৰ্মন, পংকজ লোচন ডেকা আৰু আছিফুৰ জামান। ছটপূজা আৰু ৰাস মহোৎসৱত সংগীত পৰিৱেশনক লৈ এছঅপি জাৰি কৰাৰ অভিযোগত আৰক্ষীয়ে সদস্যকেইজনক গ্ৰেপ্তাৰ কৰে। বৰপেটা আৰক্ষীয়েও আজি সংগঠনটোৰ 3 সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে শ্বহীদুল বৰুৱা, লিটন আলী আৰু দীপাংকৰ তালুকদাৰ। দীপাংকৰ তালুকদাৰ সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ সাংগঠনিক সম্পাদক আৰু লিটন আলী কাৰ্যালয় সম্পাদক আছিল। 3 বিৰুদ্ধে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ উদ্যোগীসকলক দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত বৰপেটা সদৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে। ইপিনে ডিব্ৰুগড় আৰক্ষীয়ে আজি সংগঠনটোৰ 2 সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নামৰূপৰ পৰা প্ৰাণজিৎ গগৈ আৰু টেঙাখাটৰ পৰা ৰণ্টু চেতিয়া নামৰ সদস্য 2 গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন কৰা হয়। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে কাৰ্যসূচী মুকলি কৰা হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্ত গৌতম দাস আৰু আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই চাইকেল সমদলৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। চিৰাং জিলা প্ৰশাসনে আজি জিলা দিৱস উদযাপন কৰে। ওদালগুৰি জিলাৰ 23 জিলা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। কিছু সময় পূৰ্বে প্ৰচাৰিত ছৈয়দ ছাদুল্লাৰ মৃত্যুৰ বাতৰিটোত শিল্পীগৰাকীয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে অংশকালীন সংবাদদাতাৰূপে সেৱা আগবঢ়োৱা বুলি কোৱা হৈছিল। তেওঁ অংশকালীন ঘোষক হিচাপে সেৱা আগবঢ়াইছিল। এই অনিচ্ছাকৃত ভুলৰ বাবে আমি দুঃখিত। বজালি জিলাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদটো আজি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে পৰিদৰ্শন কৰে। মেধিকুচিত নিৰ্মাণৰত এই চৌহদ পৰিদৰ্শন কৰি ডাঃ পেগুৱে অহা বছৰৰ জানুৱাৰীত এই উন্নত শৈক্ষিক পৰিৱেশত বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক যাত্ৰা আৰম্ভ হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীক ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা আৰু পঞ্জীয়ক মঞ্জিত দাসে সংগ দিয়ে। মহিলা ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমী খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে 339 লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 49 অভাৰ 5 বলত আটাইকেইটা উইকেট হেৰুৱাই 338 সংগ্ৰহ কৰে। দলটোৰ হৈ ফবি লিটছফিল্ডে সৰ্বাধিক 119 কৰাৰ লগতে এছলে গাৰ্ডনাৰে 63 কৰে। ভাৰতৰ হৈ নাল্লাপুৰেড্ডি, সৰণী আৰু দীপ্তি শৰ্মাই 2 উইকেট দখল কৰাৰ বিপৰীতে ক্ৰান্তি গৌড়, অমনজিৎ কৌৰ আৰু ৰাধা যাদৱে 1 উইকেট দখল কৰে। অসমৰ কস্তুৰী শৰ্মাই আজাৰবাইজানৰ বাকুত অনুষ্ঠিত IFA বিশ্ব পাঞ্জা প্ৰতিযোগিতাত 2 ৰূপৰ পদক লাভ কৰিছে। কস্তুৰী শৰ্মাই সোঁ আৰু বাওঁ বাহু শিতানত এই পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি শদিয়া বিধানসভা সমষ্টিৰ প্ৰায় 27,000 আত্মসহায়ক গোটৰ হিতাধিকাৰীক 10,000 চেক প্ৰদান। উত্তৰ লক্ষীমপুৰৰ খেলমাটিত 40,00,000 ব্যয়েৰে নিৰ্মাণ কৰা ডঃ ভূপেন হাজৰিকাৰ 17 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰীৰ উন্মোচন। আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ ছৈয়দ ছাদুল্লাৰ দেহাৱসান। কাইলৈ ডিব্ৰুগড়ত তেওঁৰ জানাজা। ৰাজ্যত 2008 30 অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি 17 পূৰ্তিত নিহতসকলক সোঁৱৰণ। আৰু মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ 300 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।